আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। শিৱসাগৰৰ ভটিয়াপাৰৰ গেছ নিৰ্গমন হোৱা তৈলখাতটো নিয়ন্ত্ৰণত যথেষ্ট অগ্ৰগতি লাভ কৰা গৈছে। ONGCয়ে এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে বিশেষজ্ঞ দলৰ সহযোগত নিগমে দিনে নিশাই গেছ নিৰ্গমন ৰোধৰ বাবে প্ৰচেষ্টা চলাই আছে। ইপিনে যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে খাদ্যত নিয়োজিত হৈ থকা বিষয়াসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও তেওঁলোকে প্ৰবল বৰষুণকো নেওচি বিৰামহীনভাৱে কাম কৰি থাকে। ইতিমধ্যে গেছ নিৰ্গমনৰ চাপ 50% হ্ৰাস হৈছে বুলি আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী যোগেন মোহনে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। খাদটোৰ গেছ নিৰ্গমন বন্ধ হোৱা নাই যদিও অঞ্চলটোৰ ৰাইজক সম্প্ৰতি ঘৰুৱা চৌকাত ৰন্ধন কাৰ্যৰ বাবে জুই জ্বলাবলৈ সেউজ সংকেত দিয়া হৈছে। সাংসদ গৌৰৱ গগৈয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত NF ৰেলৱে পুনৰ গঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰেল যাত্ৰী সন্থাৰ BTR শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰেল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ তেওঁ অচিৰেই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিব আৰু ৰেলযাত্ৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত ৰেলমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব। তেওঁ কয় যে নতুন দিল্লীত তেওঁ ৰেল বৰ্ডৰ অধ্যক্ষগৰাকীৰ সৈতেও বৈঠকত মিলিত হ'ব। ৰেলযাত্ৰী সন্থাৰ প্ৰতিনিধি দলটোৱে সাংসদ গৌৰৱ গগৈ প্ৰদান কৰা স্মাৰক পত্ৰখনত কোকৰাঝাৰত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ ৰেলগাড়ী ৰখোৱাৰ ব্যৱস্থা, আলিপুৰদুৱাৰ আৰু কামাখ্যা আৰু নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত ইণ্টাৰচিটি এক্সপ্ৰেছৰ পুনৰ প্ৰৱৰ্তন, পদাতিক এক্সপ্ৰেছ তিস্তা তৰ্চা এক্সপ্ৰেছ আৰু পাহাৰীয়া এক্সপ্ৰেছক নিউ বঙাইগাঁও অথবা ৰঙিয়ালৈ সম্প্ৰসাৰিত কৰা আৰু অসমত EMU আৰু MEMU শ্ৰেণীৰ স্থানীয় ৰেলৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰেল মন্ত্ৰালয়ৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লোকসভাৰ বিৰোধী উপদলপতিগৰাকীক অনুৰোধ জনায়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 15খন গাঁও পঞ্চায়তক আজি স্বচ্ছ ভাৰত অভিযানৰ অধীনত 1খনকৈ বেটাৰী চালিত জাবৰ পৰিবাহী 3চকীয়া বাহন প্ৰদান কৰা হয়। বিধায়ক তৰংগ গগৈয়ে এই বাহনসমূহ বিতৰণ কৰি কয় যে পঞ্চায়তসমূহৰ পৰা পেলনীয়া জাবৰ সংগ্ৰহ কৰি এই এলেকাসমূহক প্ৰদূষণমুক্ত কৰাৰ উপৰি ইয়াৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। বিধায়কগৰাকীয়ে আজি নাহৰকটীয়া উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাংগণত চাচনি বুঢ়ীদিহিং অসমীয়া মহিলা কৃষক উৎপাদন কোম্পানী এটাৰ কাৰ্যালয়ো উদ্বোধন কৰে। জনজাতীয় সম্প্ৰদায়ৰ লোকৰ সবলীকৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ধৰতি আবা জনভাগিদাৰী অভিযান চলি আছে। মন্ত্ৰালয়ৰ ASO সুধীৰ কুমাৰ যাদৱে আজি কামৰূপ জিলাৰ ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কেকেনিকুচি, মৰাণজানা আৰু দীপ্তেশ্বৰী গাঁও পঞ্চায়ত তথা কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোপেশ্বৰ গাঁও পঞ্চায়তত আয়োজিত চৰকাৰৰ কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা শিবিৰ পৰিদৰ্শন কৰে। শ্ৰীযাদৱে হিতাধিকাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। এই অভিযানৰ অধীনত হিতাধিকাৰীসকলক আয়ুষ্মান ভাৰত, স্বাস্থ্যপত্ৰ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি কল্যাণমূলক আঁচনিৰ তথ্য প্ৰদানৰ প্ৰয়াস কৰা হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হুকছৰ থানা এলেকাৰ অধীনৰ বেপাৰীপাৰা ফেৰীঘাটত আজি বিয়লি আৰক্ষী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। ধৃত লোকজন মানকাছৰৰ পূবেৰ গাঁৱৰ নয়ন মিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযানত 3,260টা নিচাজাতীয় টেবলেট আৰু 110টা কফ চিৰাপ জব্দ কৰে। হেডিংলি টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কোৰ কৰাৰ দিশত অগ্ৰসৰ হৈছে। কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 90 ৰাণৰ পৰা দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে সোনকালেই অধিনায়ক শুভমন গিলৰ উইকেট হেৰুৱায়। আজি ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ কৰি ভাৰতে 5টা উইকেটৰ বিনিময়ত এতিয়ালৈকে 333 ৰাণ সংগ্ৰহ কৰিছে। KL ৰাহুলে 137 আৰু ঋষভ পণ্টে 118 ৰাণ কৰি আউট হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।